Ea Akahmani. বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী চাৰিটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত 695গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি পদ্ম সন্মান প্ৰদান কৰিব। ন্যায়ালয়ে আবকাৰী নীতিৰ গোচৰত দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ 21 মেলৈ বৃদ্ধি কৰিছে আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 10 উইকেটত পৰাস্ত কৰে। দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী চাৰিটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তেলেংগানাৰ কৰিমনগৰ আৰু ৱাৰংগলত নিৰ্বাচনী সমাৱেশত আৰু অন্ধ্ৰপ্ৰদেশৰ ৰাজমপেট আৰু বিজয়ৱাড়াত ৰোড শ্বত ভাগ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ কৰিমনগৰ লোকসভা সমষ্টিৰ ভেমুল্লাৱাড়াত স্থানীয় প্ৰাৰ্থী তথা বিজেপিৰ সাধাৰণ সম্পাদক বান্দি সঞ্জয় কুমাৰৰ হকে এখন জনসভাত প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰীয়ে BRS আৰু তেলেংগানাৰ কংগ্ৰেছ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ পৰিয়াল প্ৰথম নীতিৰ বিপৰীতে বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিত গুৰুত্ব আৰোপ কৰি আহিছে বুলি মন্তব্য কৰে। শ্ৰীমোদীয়ে বিয়লি অন্ধ্ৰপ্ৰদেশৰ ৰাজমপেট লোকসভা সমষ্টিত এটা সমাৱেশক সম্বোধন কৰে। তেওঁ কয় যে খনিৰ পৰা খনিজাত সম্পদলৈ, প্ৰতিভাশালী খেতিয়কৰ পৰা বুদ্ধিয়ক যুৱ প্ৰজন্মলৈ, পৰ্যটন সম্ভাৱনাৰ পৰা উদ্যোগলৈ সকলো ক্ষেত্ৰত ৰায়লসীমাৰ অপাৰ সম্ভাৱনা আছে। অপাৰ সম্ভাৱনা সত্বেও YSR কংগ্ৰেছ চৰকাৰৰ অৱহেলাৰ বাবে অঞ্চলটো উন্নয়ন হোৱা নাই বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। শ্ৰীমোদীয়ে YSR কংগ্ৰেছে দুখীয়া জনসাধাৰণৰ উন্নয়নৰ পৰিৱৰ্তে মাফিয়া সৃষ্টি কৰা বুলি অভিযোগ তোলে। YSR কংগ্ৰেছ চৰকাৰৰ পতনৰ ক্ষণ গণনা আৰম্ভ হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে NDAয়ে ৰায়লসীমাক সাফল্যৰ শিখৰলৈ লৈ যাব আৰু অন্ধ্ৰপ্ৰদেশৰ অভূতপূৰ্ব উন্নয়ন সম্ভৱ কৰি তুলিব। বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে NDA চৰকাৰ ক্ষমতালৈ আহিলে তেওঁলোকে সকলো জলসিঞ্চন প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিব আৰু খেতিয়কসকলৰ জীৱন সলনি কৰিব। তেওঁ লগতে শাক পাচলিৰ বাবে বিশেষ মজুতকৰণ আৰু খাদ্য প্ৰসংস্কৰণ গোট স্থাপন কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। অবিভাজিত অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজমপেটৰ পৰা বিজেপি প্ৰাৰ্থী এন কিৰণ কুমাৰ ৰেড্ডী, তেলেগু দেশম পাৰ্টীৰ ৰাষ্ট্ৰীয় সম্পাদক নাৰা লোকেশ, জনসেনাৰ জ্যেষ্ঠ নেতা কে নাগাবাবু আৰু NDA মিত্ৰজোঁটৰ ভালেকেইগৰাকী নেতা সমাৱেশত উপস্থিত থাকে। পাছত শ্ৰীমোদীয়ে বিজয়ৱাড়াত এটা ৰোড শ্বত অংশ লয়। ৰোড শ্বত তেলেগু দেশম পাৰ্টীৰ মুৰববী নাৰা চন্দ্ৰবাবু নাইডু আৰু জনসেনাৰ মুৰববী কে পৱন কল্যাণে প্ৰধানমন্ত্ৰীক সংগ দিয়ে। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে কালি মহাৰাষ্ট্ৰৰ জালনাত এখন জনসভাত ভাষণ দিয়ে। ভাষণ প্ৰসংগত গৃহমন্ত্ৰীগৰাকীয়ে দেশৰ সুৰক্ষা, সমৃদ্ধি আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মৰ্যাদা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাত আলোকপাত কৰে। দেশৰ অন্যান্য অংশৰ লগতে বিহাৰতো লোকসভা নিৰ্বাচনৰ প্ৰচাৰ পূৰ্ণ গতিত অব্যাহত আছে। NDA আৰু মহামিত্ৰজোঁটৰ নেতাসকলে দলীয় প্ৰাৰ্থীৰ হকে ঠায়ে ঠায়ে নিৰ্বাচনী সভা আৰু সমাৱেশত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা নীতিন গাডকাৰীয়ে কালি বেগুচৰাই সমষ্টিৰ মতিহানিত এখন নিৰ্বাচনী সভাত ভাগ লয়। শ্ৰীগাডকাৰীয়ে কয় যে একমাত্ৰ NDA চৰকাৰেহে দৰিদ্ৰতা, কৰ্মসংস্থাপনহীনতা আৰু ক্ষুধাৰ সমস্যা দূৰ কৰিব পাৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেতিয়কসকলৰ কল্যাণৰ হকে অহৰহ কাম কৰি আছে আৰু এই উদ্দেশ্যে ভালেমান আঁচনি ৰূপায়ণ কৰিছে। মহামিত্ৰজোঁটৰ RJD, কংগ্ৰেছ আৰু বাওঁদলৰ নেতাসকলেও ৰাজ্যখনৰ বিভিন্ন অংশত নিৰ্বাচনী সভাত ভাগ লৈছে আৰু ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে। RJD নেতা তেজস্বী প্ৰসাদ যাদৱে কালি কাৰাকাট সংসদীয় সমষ্টিৰ অকৰহিগোলাত এখন জনসভাত ভাষণ দিয়ে। শ্ৰীযাদৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাল দিনৰ নামত জনসাধাৰণৰ সৈতে বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে কেন্দ্ৰত NDA চৰকাৰৰ 10 বছৰ শাসনকালৰ পাছত নিবনুৱা সমস্যা বৃদ্ধি পাইছে। বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি এতিয়াও পূৰণ হোৱা নাই বুলি RJD নেতাগৰাকীয়ে মন্তব্য কৰে। ইপিনে তেলেংগানাৰ মুখ্যমন্ত্ৰী তথা PPC দলৰ সভাপতি ৰেৱন্ত ৰেড্ডীয়ে কয় যে বিজেপি আৰু BRSয়ে তেলেংগানাৰ বাবে একোৱেই কৰা নাই। আৰমৰুৰত এটা ৰোড শ্বত অংশগ্ৰহণ কৰি তেওঁ কয় যে BRSৰ মুৰববী কে চন্দ্ৰশেখৰ ৰাওৰ জনসাধাৰণক কংগ্ৰেছে দিয়া আশ্বাসৰ ৰূপায়ণক লৈ প্ৰশ্ন কৰাৰ কোনো অধিকাৰ নাই। পাছত তেওঁ নিজামাবাদত আন এটা ৰোড শ্বত ভাগ লয়। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49টা সমষ্টিৰ বাবে মুঠ 695গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। এই পৰ্যায়ৰ বাবে মুঠ 1586খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছিল আৰু পৰীক্ষাৰ অন্তত 749খন মনোনয়ন বৈধ বুলি বিবেচিত হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশৰ 14খন, মহাৰাট্ট 13খন, পশ্চিমবংগৰ 7খন, বিহাৰ আৰু ওড়িশাৰ 5খনকৈ, ঝাৰখণ্ড 3খন আৰু জম্মু কাশ্মীৰ তথা লাডাখত 1খনকৈ আসনৰ বাবে 20 মে'ত ভোটগ্ৰহণ কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত হ'বলগীয়া এটা অনুষ্ঠানত পদ্ম বঁটা প্ৰদান কৰিব। দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক বঁটাটি পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী এই তিনিটা শাখাত প্ৰদান কৰা হয়। কলা, সমাজকৰ্ম, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱাকে ধৰি বিভিন্ন ভাগ আৰু কাৰ্যকলাপৰ ক্ষেত্ৰত এই বঁটা প্ৰদান কৰা হয়। প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে এই বঁটা ঘোষণা কৰা হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে বিগত 22 এপ্ৰিলত 3টা পদ্মবিভূষণ, 8টা পদ্মভূষণ আৰু 55টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। দিল্লীৰ ৰাউজ এভিনিউ আদালতে আবকাৰী নীতিৰ গোচৰত দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ 21 মে'লৈ বৃদ্ধি কৰিছে। পূৰ্বৰ ন্যায়িক জিম্মাৰ ম্যাদ সমাপ্ত হোৱাৰ পাছত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে কালি ন্যায়ালয়ৰ সন্মুখীন হোৱাৰ সময়ত বিশেষ ন্যায়াধীশ কাৱেৰে বাৱেজাই ছিছোদিয়াৰ জিম্মাৰ ম্যাদ বৃদ্ধি কৰে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি পুৱা 9 বজাত প্ৰকাশ কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। ভাৰতৰ বিদেশ সচিব বিনয় মোহন কোৱাত্ৰা কালি চমু বাংলাদেশ ভ্ৰমণসূচীৰে ঢাকাত উপস্থিত হয়। শ্ৰীকোৱাত্ৰাই আজি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু বিদেশ মন্ত্ৰী হাছান মাহমুদক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। সামাজিক মাধ্যমৰ এটা পষ্টত বাংলাদেশৰ বিদেশ মন্ত্ৰালয়ে শ্ৰীকোৱাত্ৰাৰ এই ভ্ৰমণ সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰি কয় যে আজি তেওঁ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু বিদেশ মন্ত্ৰী হাছান মাহমুদক সাক্ষাৎ কৰাৰ লগতে বাংলাদেশৰ বিদেশ সচিব মাছুদ বিন মোমেনৰ সৈতেও বৈঠকত মিলিত হোৱাৰ কথা আছে। বিগত ফেব্ৰুৱাৰীত বাংলাদেশৰ বিদেশ মন্ত্ৰী হাছান মাহমুদ ভাৰতত উপস্থিত হোৱাৰ সময়ত ভাৰতৰ বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে উষ্ম আদৰণি জনাই উভয় পক্ষৰ আলোচনাৰ মাধ্যমেৰে দেশ দুখনৰ মাজৰ চিৰস্থায়ী বন্ধুত্বক সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰিছিল। মালদ্বীপৰ বিদেশ মন্ত্ৰী মুছা জামী 3দিনীয়া ভাৰত ভ্ৰমণৰ কাৰ্যসূচীৰে কালি সন্ধিয়া নতুন দিল্লীত উপস্থিত হয়। তেওঁ আজি বিয়লি ভাৰতৰ বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰি পাৰস্পৰিক স্বাৰ্থজড়িত দ্বিপাক্ষিক আৰু আঞ্চলিক বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰাৰ কথা আছে। বিদেশ মন্ত্ৰালয়ে কৈছে যে ভাৰত মহাসাগৰীয় অঞ্চলত মালদ্বীপ হ'ল ভাৰতৰ মূল সামুদ্ৰিক চুবুৰীয়া দেশ আৰু বিদেশ মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উভয় দেশৰ দ্বিপাক্ষিক সহযোগিতাক অধিক গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 10 উইকেটত পৰাস্ত কৰে। খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 165 ৰাণ সংগ্ৰহ কৰে। লক্ষ্ণৌৰ হৈ আয়ুষ বদনীয়ে 30টা বলত 55 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। নিকোলাছ পুৰাণে 48 ৰাণৰ বৰঙণি আগবঢ়ায়। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ভুৱনেশ্বৰ কুমাৰে 2টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছ হায়দৰাবাদে 9 অভাৰ আৰু 4টা বলত 1টা উইকেট নেহেৰুৱাকৈ 167 ৰাণ কৰে। হায়দৰাবাদৰ অপেনাৰ অভিষেক শৰ্মা আৰু ট্ৰেভিছ হেডে ক্ৰমে 75 আৰু 89 ৰাণ কৰি কৰে। ট্ৰেভিছ হেডক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি ধৰমশালাত পাঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী 4টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত 695গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত হ'বলগীয়া এটা বিশেষ অনুষ্ঠানত পদ্ম সন্মান প্ৰদান কৰিব। ন্যায়ালয়ে আবকাৰী নীতিৰ গোচৰত দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ 21 মে'লৈ বৃদ্ধি কৰিছে। মালদ্বীপৰ বিদেশ মন্ত্ৰী মুছা জামী 3দিনীয়া ভাৰত ভ্ৰমণৰ কাৰ্যসূচীৰে কালি সন্ধিয়া নতুন দিল্লীত উপস্থিত হৈছে। ভাৰতৰ বিদেশ সচিব বিনয় মোহন কোৱাত্ৰা কালি চমু বাংলাদেশ ভ্ৰমণসূচীৰে ঢাকাত উপস্থিত হৈছে আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 10 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।